এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ তিৰুৱনন্তপুৰমত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ভাৰতত শক্তিখণ্ডৰ পৰিৱৰ্তনে ঔদ্যোগিকৰণ, কৰ্মসংস্থাপন সৃষ্টি আৰু গোলকীয় প্ৰতিযোগিতাৰ মনোভাৱৰ প্ৰসাৰত অৰিহণা যোগাইছে বুলি নতুন আৰু নৱীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে অহা 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'বলগীয়া লোকপিয়লৰ প্ৰথম পৰ্যায়ত জনসাধাৰণক সুধিবলগীয়া 33টা প্ৰশ্নৰ সূচী জাৰি কৰিছে। দেশৰ বিভিন্ন অংশত আজি ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে বসন্ত পঞ্চমী আৰু সৰস্বতী পূজা পালন কৰা হৈছে। আৰু মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা গুজৰাট জায়েন্টছে ইউপি ৱাৰিয়াৰ্ছক 45 ৰাণত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কেৰালালৈ যাব। এই ভ্ৰমণৰ সময়ত শ্ৰীমোদীয়ে তিৰুৱনন্তপুৰমত কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে শ্ৰীমোদীয়ে এখন জনসভাতো ভাষণ দিব। প্ৰধানমন্ত্ৰীয়ে 3খন অমৃত ভাৰত এক্সপ্ৰেছ আৰু 1খন যাত্ৰীবাহী ৰেলগাড়ীকে ধৰি 4খন ৰেলগাড়ী যাত্ৰা পতাকা জোকাৰি শুভাৰম্ভ কৰিব। এইসমূহৰ ভিতৰত নাগেৰকৈল মাংগালুৰু অমৃত ভাৰত এক্সপ্ৰেছ, তিৰুৱনন্তপুৰম তাম্বাৰাম অমৃত ভাৰত এক্সপ্ৰেছ, তিৰুৱনন্তপুৰম চাৰ্লাপল্লী অমৃত ভাৰত এক্সপ্ৰেছ আৰু ত্ৰিশুৰ গুৰুভায়ুৰৰ মাজত 1খন যাত্ৰীবাহী ৰেলগাড়ী আছে। ইয়াৰ জৰিয়তে কেৰালা, তামিলনাডু, কৰ্ণাটক, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ মাজৰ দূৰণিবতীয়া আৰু আঞ্চলিক যোগাযোগ ব্যৱস্থা অধিক উন্নত কৰাৰ লগতে অঞ্চলসমূহৰ পৰ্যটন, বাণিজ্য, শিক্ষা আৰু নিয়োগৰ সুযোগ বৃদ্ধিত শক্তিশালী প্ৰভাৱ পেলাব। নগৰ অঞ্চলত জীৱিকাৰ সুযোগ বৃদ্ধিৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে PM স্বনিধি ক্ৰেডিট কাৰ্ডৰ শুভাৰম্ভ কৰিব। তেওঁ লগতে কেৰালাৰ পদপথৰ ব্যৱসায়ীসকলকে ধৰি 1,00,000 হিতাধিকাৰীক PM স্বনিধি ঋণৰ ধন বিতৰণ কৰিব। বিজ্ঞান আৰু উদ্ভাৱন খণ্ডত শ্ৰীমোদীয়ে তিৰুৱনন্তপুৰমত উদ্ভাৱন প্ৰযুক্তি আৰু উদ্যমিতা কেন্দ্ৰ CSIR NIIST আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা চিলভাৰ সৈতে টেলিফোনেৰে বাৰ্তালাপ কৰে। দুয়োগৰাকী নেতাই ভাৰত আৰু ব্ৰাজিলৰ মাজৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লগতে ভৱিষ্যতে এই সম্পৰ্কক অধিক শিখৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। বৈদেশিক মন্ত্ৰালয়ে এখন বিজ্ঞপ্তিযোগে কৈছে যে নেতা দুগৰাকীয়ে বাণিজ্য আৰু বিনিয়োগ, প্ৰযুক্তি, প্ৰতিৰক্ষা, শক্তি, স্বাস্থ্য আৰু কৃষিকে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰত দেশ দুখনৰ উল্লেখনীয় অগ্ৰগতি বিষয়ত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁলোকে লগতে পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভতো আলোচনা কৰে। ভাৰতৰ শক্তিখণ্ডৰ পৰিৱৰ্তনে ঔদ্যোগিকৰণ, কৰ্মসংস্থাপন সৃষ্টি আৰু গোলকীয় প্ৰতিযোগিতাৰ মনোভাৱৰ প্ৰসাৰত অৰিহণা যোগাইছে আৰু বিকাশশীল অৰ্থব্যৱস্থাসমূহৰ বাবে উদাহৰণ হৈ পৰিছে বুলি নতুন আৰু নৱীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। ছুইজাৰলেণ্ডৰ ডাভজত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চৰ শক্তি সম্পৰ্কীয় উচ্চস্তৰীয় আলোচনাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে নিকা শক্তি, জনসাধাৰণ কেন্দ্ৰিক উন্নয়নৰ আন্দোলনলৈ ৰূপান্তৰ কৰাৰ লগতে শক্তি সুৰক্ষা সুদৃঢ় কৰি তুলিছে আৰু বিদ্যুৎ ব্যয় হ্ৰাস কৰিছে। শ্ৰীযোশীয়ে কয় যে ভাৰতে অজীৱাশ্ম উৎসৰ পৰা 267 গিগাৱাট ইন্ধন উৎপাদন ক্ষমতা গঢ়ি তুলিছে আৰু এই ক্ষেত্ৰত নৱীকৰণযোগ্য শক্তিখণ্ডৰ অৱদান প্ৰায় 52%। তেওঁ কয় যে উপভোক্তাসকল প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিদ্যুৎ যোজনা আৰু প্ৰধানমন্ত্ৰী কুসুমৰ দৰে আঁচনিসমূহৰ পৰা লাভান্বিত হৈছে আৰু গ্ৰামাঞ্চলৰ আয় বৃদ্ধি পাইছে। নৱীকৰণযোগ্য শক্তি উৎপাদনৰ ব্যয় হ্ৰাস হোৱাৰ ফলত উদ্যোগ আৰু ব্যক্তিগত বিদ্যুতৰ মাচুলো কমিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে সৌৰ মডিউল, বেটাৰী, মজুতকৰণ আৰু পৱন শক্তিসহ ঘৰুৱা নিকা শক্তি উৎপাদনত ব্যৱহৃত সামগ্ৰীৰ উৎপাদন বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত কৰ্মসংস্থাপনৰ ন ন সুযোগ সৃষ্টি হৈছে। বিশ্ব অৰ্থনৈতিক মঞ্চৰ অধিৱেশনত ভাগ লোৱাৰ আপাহতেই নিকা শক্তি বিনিয়োগ, প্ৰযুক্তিগত সহযোগিতা আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব বৃদ্ধিৰ উদ্দেশ্যে শ্ৰীযোশীয়ে বিভিন্ন দেশৰ মন্ত্ৰী তথা গোলকীয় উদ্যোগ জগতৰ কাণ্ডাৰীসকলৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হয়। কেন্দ্ৰীয় চৰকাৰে অহা 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'বলগীয়া লোকপিয়লৰ প্ৰথম পৰ্যায়ত জনসাধাৰণক সুধিবলগীয়া 33টা প্ৰশ্নৰ সূচী জাৰি কৰিছে। লোকপিয়লৰ প্ৰথম পৰ্যায়ত ঘৰৰ সূচী প্ৰস্তুত কৰা হ'ব। ইয়াৰ বাবে প্ৰত্যেকখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে সুকীয়াকৈ নিৰ্ধাৰণ কৰা 30 দিনৰ ভিতৰত অভিযান চলোৱা হ'ব। এই পৰ্যায়ত 30 ছেপ্টেম্বৰলৈ অব্যাহত থাকিব। লোকপিয়লৰ সময়ত গণনাকাৰীসকলে বাসগৃহৰ মালিকীস্বত্বৰ স্থিতি, মজিয়া আৰু চালি অথবা ছাদ নিৰ্মাণত ব্যৱহৃত সামগ্ৰী, কোঠাৰ সংখ্যা আৰু পৰিয়ালৰ মুৰববীগৰাকীৰ লিংগ সম্পৰ্কে তথ্য সংগ্ৰহ কৰিব। ইয়াৰ পাছত গণনাকাৰীসকলে বাসগৃহৰ ব্যৱহাৰ, স্থিতি আৰু সাধাৰণতে ঘৰত বাস কৰা লোকৰ সংখ্যাৰ তথ্য সংগ্ৰহ কৰিব। জনসাধাৰণৰ পৰা বাসগৃহত উপলব্ধ বুনিয়াদী সা সুবিধা সম্পৰ্কেও প্ৰশ্ন কৰা হ'ব। ইয়াৰ ভিতৰত খোৱাপানীৰ মূল উৎস, পোহৰৰ মূল উৎস, শৌচালয়, ঘৰৰ পৰা চোৱাপানী আদি ওলাই যোৱাৰ ব্যৱস্থা, গা ধোৱাৰ সুবিধা, পাকঘৰৰ উপলভ্যতা আৰু ৰন্ধনত ব্যৱহৃত মূল ইন্ধন সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰা হ'ব। গণনাকাৰীসকলে ৰেডিঅ', টিভি, ইণ্টাৰনেট সুবিধা, লেপটপ, কম্পিউটাৰ, টেলিফোন, মোবাইল ফোন, স্মাৰ্টফোনৰ দৰে আহিলাপাতি, বাহনৰ প্ৰকাৰ, খোৱাৰ বাবে ব্যৱহাৰ কৰা মূল শস্য আৰু লোকপিয়ল সম্পৰ্কীয় যোগাযোগৰ বাবে ব্যৱহাৰযোগ্য মোবাইল নম্বৰৰ তথ্যও আহৰণ কৰিব। বাসগৃহৰ সূচী প্ৰস্তুতকৰণৰ 30-দিনীয়া অভিযানৰ পূৰ্বৰ 15 দিনৰ ভিতৰত নাগৰিকসকলৰ বাবে স্বগণনাৰো বিকল্প থাকিব। লোকপিয়ল দুটা পৰ্যায়ত কৰা হ'ব। এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে বাসগৃহৰ সূচী প্ৰস্তুত কৰা হ'ব আৰু বাসগৃহৰ পিয়ল সম্পন্ন কৰা হ'ব। দ্বিতীয় পৰ্যায়ত 2027 চনৰ ফেব্ৰুৱাৰীত লোকপিয়ল কৰা হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দেশৰ বিভিন্ন অংশত আজি ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে বসন্ত পঞ্চমী আৰু সৰস্বতী পূজা পালন কৰা হৈছে। এই উপলক্ষে বিশেষকৈ শিক্ষাৰ্থীসকলে বিদ্যা আৰু সুকুমাৰ কলাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা অৰ্চনা কৰে। এই উৎসৱ বসন্ত ঋতুৰ আগমনৰো প্ৰতীক। দেশৰ বিভিন্ন প্ৰান্তৰ দৰে অসমতো আজি সৰস্বতী পূজা পালন কৰা হ'ব। গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো এই পূজাৰ আয়োজন কৰা হৈছে। মৃন্ময় মূৰ্তি প্ৰাণৱন্ত কৰাৰ বাবে প্ৰতিমা আৰু পূজাৰ সামগ্ৰীৰে মহানগৰীৰ বজাৰ ভৰি পৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত সৰস্বতী পূজাৰ বাবে উলহ মালহৰ পৰিৱেশ বিৰাজ কৰিছে। ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান অহা 3 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চলৈ জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হ'ব। ৰাষ্ট্ৰপতিৰ সচিবালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ এই অমৃত উদ্যান খোলা থাকিব। প্ৰতি দেওবাৰে উদ্যানখন বন্ধ থাকিব। জনসাধাৰণে উদ্যানত বিনামূলীয়াকৈ প্ৰৱেশ কৰিব পাৰিব। জনসাধাৰণে visit.rashtrapativabhavan.gov.in ৱেবছাইটৰ জৰিয়তেও আগতীয়াকৈ টিকট বুক কৰিব পাৰিব। মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা বদোদৰাত BCA ষ্টেডিয়ামত অনুষ্ঠিত লীগ পৰ্যায়ৰ এখন খেলত গুজৰাট জায়েন্টছে UP ৱাৰিয়াৰ্ছক 45 ৰাণত পৰাস্ত কৰে। খেলখনত UP ৱাৰিয়াৰ্ছে 154 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰ আৰু 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 108 ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে গুজৰাট জায়েন্টছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 153 ৰান সংগ্ৰহ কৰে। গুজৰাটৰ হৈ ছফি ডিৱাইনে 50 ৰান কৰে। ফোবে লিজফিল্ডে 32 ৰানৰ বৰঙণি আগবঢ়ায়। গুজৰাটৰ হৈ 3টা উইকেট দখল কৰা ৰাজেশ্বৰী গায়কোৱাৰক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ভাৰতৰ PV সিন্ধু আৰু লক্ষ্য সেনে ইণ্ডোনেছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। লক্ষ্য সেনে কালি পুৰুষৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত চীনৰ জেছন গুনাৱানক 21-10, 21-11 পোনপটীয়া গেমত পৰাভূত কৰে। লক্ষ্য সেন আজি কোৱাৰ্টাৰ ফাইনেলত থাইলেণ্ডৰ পানিত চাফোন তিৰাৰাত চাকুলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। PV সিন্ধুৱে কালি মহিলাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত ডেনমাৰ্কৰ হোজমাৰ্ক কেজাৰফেল্ডটক 21-19, 21-18 গেমত পৰাস্ত কৰে। সিন্ধু আজি কোৱাৰ্টাৰ ফাইনেলত চীনৰ চেন ইউ ফেইৰ সন্মুখীন হ'ব। বিশ্বৰ পূৰ্বৰ 1 নম্বৰ খেলুৱৈ কিদাম্বি শ্ৰীকান্ত আৰু হৰিহৰণ আমচাকাৰুণান আৰু MR অৰ্জুনৰ যুটিটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ তিৰুৱনন্তপুৰমত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ভাৰতত শক্তিখণ্ডৰ পৰিৱৰ্তনে ঔদ্যোগিকীকৰণ, কৰ্মসংস্থাপন সৃষ্টি আৰু গোলকীয় প্ৰতিযোগিতাৰ মনোভাৱৰ প্ৰসাৰত অৰিহণা যোগাইছে বুলি নতুন আৰু নৱীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে অহা 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'বলগীয়া লোকপিয়লৰ প্ৰথম পৰ্যায়ত জনসাধাৰণক সুধিবলগীয়া 33টা প্ৰশ্নৰ সূচী জাৰি কৰিছে। দেশৰ বিভিন্ন অংশত আজি ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে বসন্ত পঞ্চমী আৰু সৰস্বতী পূজা আয়োজন কৰা হৈছে। আৰু মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা গুজৰাট জায়েন্টছে UP ৱাৰিয়াৰ্ছক 45 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।